أَفَمَنْ هُوَ قَائِمٌ عَلَى كُلِّ نَفْسٍ بِمَا كَسَبَتْ وَجَعَلُوا لِلَّهِ شُرَكَاءَ قُلْ سَمُّوهُمْ أَمْ تُنَبِّئُونَهُ بِمَا لَا يَعْلَمُ فِي الْأَرْضِ أَمْ بِظَاهِرٍ مِّنَ الْقَوْلِ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا مَكْرُهُمْ وَصُدُّوا عَنِ السَّبِيلِ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক তেওঁ ইহঁতৰ এই অক্ষম উপাস্যবোৰৰ দৰে নেকি? অথচ সিহঁতে আল্লাহৰ লগত বহুতো অংশীদাৰ বনাই লৈছে। কোৱা, তোমালোকে ইহঁতৰ পৰিচয় দিয়া, নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ তেওঁক দিব বিচৰা যিটো তেওঁ নাজানে, নে তোমালোকে কেৱল বাহ্যিক কথাহে কৈ আছা? বৰং যিসকলে কুফুৰি কৰিছে সিহঁতৰ দৃষ্টিত সিহঁতৰ চক্ৰান্ত শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে। আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথ প্ৰদৰ্শক নাই।